আমোজ ভাববাদী পুস্তক ছয় অধ্যায়। ভোগ বিলাসত আত্মসন্তুষ্টি লভা লোকৰ সন্তাপ। ধিক তোমালোক, তোমালোক যিসকল চিয়োনত নিশ্চিন্তভাৱে আছা আৰু চমৰীয়া পাহাৰত নিৰাপদে বাস কৰি আছা, যিসকলৰ ওচৰলৈ ইজৰাইল বংশৰ সকলো লোক সহায়ৰ বাবে আহে, তেওঁলোক জাতিবোৰৰ প্ৰধানসকলৰ মাজত প্ৰসিদ্ধ লোক। তোমালোকে কলনীলৈ গৈ চোৱা, তাৰ পৰা সমাতলৈ যোৱা, তাৰ পাছত পলেষ্টিয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা। সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই দুই ৰাজ্যৰ উত্তম নে? তোমালোকৰ সীমা সেইবোৰৰ সীমাতকৈ ডাঙৰ নে? তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্ব উচ্চৰ চপাই আনিলা, যিসকলে হাতী দাঁতৰ পালেঙত শয়ন কৰে আৰু তেওঁলোকৰ শয্যাত আৰামেৰে দীঘল দি পৰে। জাকৰ পৰা মেৰচা পোৱালি আৰু গোহালিৰ পৰা দামৰি ভোজন কৰে। যিসকলে বিনা বাদ্যৰে অসাৰ্থক গীত গায়, ডায়ুৰৰ নিচিনাকৈ বাদ্যযন্ত্ৰত গীত ৰচনা কৰে, যিসকলে পাত্ৰবোৰৰ পৰা দ্ৰাক্ষাৰস পান কৰে আৰু উত্তম সুগন্ধি তেলেৰে সৈতে নিজকে অভিষেক কৰে, কিন্তু যোচেপৰ বিনষ্টৰ কাৰণে তেওঁলোকে দুখ নকৰে। গতিকে বন্দী হৈ অন্য দেশলৈ যাব লগা সকলৰ মাজত এই সকলেই প্ৰথমে দেশান্তৰিত হ'ব। তেতিয়া ভোগ বিলাসত আৰামেৰে থকাসকলৰ চিঞৰ বাখৰ নাইকিয়া হ'ব। বাহিনীসকলৰ ঈশ্বৰ প্ৰভু যীহুৱাই নিজৰ নামেৰে শপত খাই কৈছে, মই জাকোবৰ অহংকাৰ আৰু তেওঁ দুৰ্গবোৰ ঘীন কৰোঁ, সেইবাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম। তাতে এটা ঘৰত দুজন লোক জীয়াই থাকিলেও তেওঁলোকৰ মৃত্যু হ'ব। যেতিয়া কোনোজনৰ আত্মীয়ই মৃত দেহ দাহ কৰিবৰ কাৰণে হৰটোৰ ঘৰৰ পৰা বাহিৰলৈ দাঙি ল'বলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক তোমাৰ লগত আন কাৰোবাক আছে নেকি বুলি জানিবলৈ সুধিব, তেতিয়া তেওঁ ক'ব নাই। তাতে সেই আত্মীয়ই ক'ব, মনে মনে থাকা, আমি জিহুৱাৰ নাম উল্লেখ কৰিব নাপায়, কিয়নো চোৱা জিহুৱাই আজ্ঞা দিব, ডাঙৰ ডাঙৰ ঘৰ ভাঙি চুৰমাৰ হ'ব আৰু সৰু সৰু ঘৰ টুকুৰা টুকুৰ কৰা হ'ব। ঘোঁৰাবোৰে জানো খলা বমা হিলনিত লৰ মাৰিব পাৰিব, কোনোৱে জানো তাত বলদেৰে হাল বাব পাৰে, কিন্তু তোমালোকে ন্যায় বিচাৰক বিহলৈ পৰিণত কৰিলা আৰু ধাৰ্মিকতাৰ ফলক তিতাফাললৈ পৰিৱৰ্তন কৰিলা। তোমালোকে লু দেৱাৰত ব্যৰ্থ আনন্দ কৰিছা। তোমালোকে কোৱা, আমি জানো নিজৰ শক্তিৰে কানিয়ম অধিকাৰ কৰা নাই। বাহিনীসকলৰ জিহুৱাই কৈছে, হে ইজৰাইল বংশ, চোৱা মই তোমালোকৰ বিৰুদ্ধে এক জাতিক উঠাম। সেই জাতিয়ে লিবু সমাতৰ পৰা অৰাবাৰ উপত্যকা পৰ্যন্ত তোমালোকৰ ওপৰত উপদ্ৰৱ কৰিব।